ولما وقع عليهم الرجز قالوا يا موسى ادع لنا ربك بما عهد عندك لئن كشفت عنا الرجز لنؤمنن لك ولنرسلن معك بني إسرائيل.
আৰু যেতিয়াই সিহঁতৰ ওপৰত শাস্তি আহিছিল তেতিয়াই সিহঁতে কৈছিল, হে মুছা, তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে প্ৰাৰ্থনা কৰা, তোমাৰ লগত তেওঁ যি অংগীকাৰ কৰিছে সেই অনুযায়ী যদি তুমি আমাৰ পৰা শাস্তি দূৰ কৰি দিব পাৰা তেন্তে নিশ্চয় আমি তোমাৰ ওপৰত ইমান আনিম আৰু নিশ্চয় বনি ইছৰাইলক তোমাৰ লগত যাবলৈ দিম।